فأتياه فقولا إنا رسولا ربك فأرسل معنا بني إسرائيل ولا تعذبهم قد جئناك بآية من ربك والسلام على من اتبع الهدى.
এতেকে তোমালোকে তার ওচৰলৈ যোৱা আৰু কোৱা গৈ যে আমি যদি তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত ৰাসূল, সেয়ে আমাৰ লগত বনি ইছৰাইলক যাবলৈ দিয়া আৰু সিহঁতক কষ্ট নিদিবা। আমি তোমাৰ ওচৰলৈ তোমাৰ প্ৰতিপালকৰ ফালৰ পৰা নিদৰ্শন লৈ আহিছোঁ, আৰু যিসকলে সৎপথ অনুসৰণ কৰে তেওঁলোকৰ প্ৰতি শান্তি বৰ্ষিত হওক।